অ বৰ্তা কেইটা বজাত যাম?
আপুনি আহি পালে হল, মোটামুটি আমাৰ এটামান বজাততো আমাৰ ৰেডি হৈ যাব চব।
এটা বজাত খাব পাম না?
অ পাই যাব আপুনি
ভাত।
অ আপুনি পাই যাব, আপুনি আহিলে অলপ দেৰি হ'ব পাৰে, দেৰি নহয়।
মই ৰাতিপুৱা উঠি ভালকে তাত ব্ৰেকফাষ্ট কৰি ল'ম, বুজিছো আঠ নটা বজাত। তাৰপিছত দুপৰীয়া যায় এটা ডেৰটা দুটামান বাজিব চাগে, দুটাটো বাজবই।
নাই নাই দুটাৰ আৱাজে, আমাৰ ইয়াত তাৰমানে বেলেগ একো হেৰি নাই, অকল খানাটোহে, বেলেগ একো নাই।
কি কি আইটেম কওঁ?
আইটেম খাচী মাংস আছে আৰু মাছ আছে, পনীৰ আৰু মাছ মাংস নহয়,
পনীৰ খাচী মাংস আৰু দালি দালি আছে নে? দালি
দালি
মচুৰ দাইল। অ মচুৰ
দাইল
বঢ়িয়া। হ'ব দে, মই দালি আৰু মাংস খাম।
আপুনি আহি যাব, আকৌ নথকাব আপুনি। আপোনাক কওঁ এতিয়া, আপুনি লাইন গাড়ী আহিব নে কি?
নহয় মই গাড়ী, মই সেই আজি বেটেৰীটো চাৰ্জ কৰিছো, মোৰ গাড়ী মই মালতিখন লৈ যাম। এই হেৰি হৈয়ে যাম মই, এইটোকে তোৰ কি কয় বাইহাটা চাৰিআলি হয়, বৰদলপুৰি হয় না?
নাই নাই আপুনি আপুনি যাবই নালাগে, মই আপোনাৰ এড্ৰেছটো কৈ আছো। আপুনি বেজেৰা চিনি পায়?
বেজেৰা শুন, বেজেৰাত মই দেখিছো নহয়, বেজেৰাৰ পৰা বৰদলপুৰি যাব লাগিব, বৰদলপুৰিৰ পৰা তললে আহক।
নালাগে নালাগে নালাগে, আপুনি বৰদলপুৰিও যাব নালাগে, আপুনি বেজেৰাৰ পৰা যিটো নেক্সট পাব আপুনি শালমাৰা, আপুনি শালমাৰা চিনি পায়?
তই তোৰ কাৰেণ্ট তই তাতে ঘৰতে আছা না?
মই ঘৰত নাই, এতিয়া বৰ্তমান মালিগাঁও আছো, মই কিবা নিব আছিলো, যাই আছো ঘৰত।
আচ্ছা মই ৰেকৰ্ডিং কৰিলো।
আপুনি আপুনি শালমাৰা প্ৰথমতে বাইহাটা চাৰিআলি পাব, তাৰপিছত বেজেৰা পাব,
বেজেৰা পাম,
বেজেৰাৰ পিছত শালমাৰা পাব,
শালমাৰা পাম,
শালমৰাৰ পৰা যিটো আপোনাৰ এইটো বাওঁ চাইডে যোৱা ৰাস্তাটো, ভিতৰত সোমাই যোৱা ৰাস্তাটো,
শালমৰাৰ পৰা বাওঁ চাইডে যাব লাগিব, বাওঁ চাইডে মানে বাওঁ চাইডে উত্তৰলে।
উত্তৰলে আপুনি সেইটো ৰাস্তাৰে চিধা সোমাই যাব, সেইটো ৰাস্তাৰে চিধা যাই থাকিব একদম, মোটামুটি দহ কিলোমিটাৰ যাব, দহ কিলোমিটাৰ যাই আপুনি বৰবৰী চক বুলি পাব, বৰবৰী বুলি আমাৰ গাঁওখনৰ নাম, বৰবৰী চক পাই কিনে মোক ফোন কৰিব। চক পাই কিনে ফোন মাৰিব, চকৰ ওচৰতে আপুনি দেখাই পাব
বিয়া। তহঁতৰ ঘৰৰ মানুহৰ ফোন নাম্বাৰ এটা দি,
ঘৰৰ মানুহৰ নালাগে, আপুনি মই কলো আছো বৰবৰী দেখানে বিয়া চলি আছে বৰ্তমান, আপুনি বৰবৰী বুলি কলে হল,
বৰবৰী চক,
বৰবৰী চক, আপুনি দীপিলা আপুনি যাবই নালাগে, আপুনি আমাৰ তাতে কামৰূপ ওচৰ হয়, আমাৰ দীপিলা আমাৰ বহুত আঁতৰত থাকে, দীপিলা আমাৰ ঘৰৰ পৰা সাত কিলোমিটাৰ।
বৰবৰী দেৱাগুৰি,
দেৱাগুৰি নহয় বৰবৰী, বৰবৰী আপুনি আপুনি শালমৰাত যাই কিনে তাতে যিকোনো এজনক সুধিলে হল, মই বৰবৰী যাম, আপুনি আপোনাক দেখাই দিব, আপুনি গৈ থাকিলে হল ৰাস্তাটোৱে, ক'তো আপোনাক আপুনি তাৰমানে বেলেগ ৰাস্তা ল'ব নালাগে, এটাই ৰাস্তা, সেইটো ৰাস্তাৰে গৈ থাকিলে পাই যাব।
বেজেৰা পাৰ হৈ কেই কিলোমিটাৰ যাব লাগিব?
বেজেৰা পাৰ হৈ এক কিলোমিটাৰ, নেক্সট এটা ষ্টপেজ পাব, তাত টেম্পু চেম্পু ৰখাই থাকে, বাছ ষ্টেণ্ড এটা আছে,
তাৰ পৰা আমি কাটি হৈ গুচি যাম বৰবৰী লৈকে।
আপুনি কাৰোবাক সুধিলে আপোনাক কৈ দিব বৰবৰী বুলি কিনে,
বৰবৰী গাঁও, ঠিক আছে, ডেকা বিচুমণি ডেকা বিয়া,
বৰবৰী, আপুনি টেম্পু সুধিব, টেম্পুৱে আপোনাক কৈ দিব,
ঠিক আছে, হ'ব দিয়ক,
আপুনি কল কৰি দিব মোক, আপুনি বিচাৰি যাবলৈ,
ঠিক আছে, হ'ব দিয়ক,
আহিব আপুনি।